হে গঙ্গাধর গঙ্গাধর প্রভু তুমি শিব তুমি দীননাথ প্রভু তুমি শিব তুমি দীননাথ হে গঙ্গাধর গঙ্গাধর প্রভু তুমি শিব তুমি দীননাথ প্রভু চরণে তোমার থলুয়াথু
কৃপা করা আমাক প্রভু চরণে তোমার থলুয়াথু
তুমি কি যে মায়া প্রভু হে গঙ্গাধর গঙ্গাধর প্রভু তুমি শিব তুমি দীননাথ
নীল কণ্ঠ যাৰ হাতে ত্ৰিশূল যাৰ চকুত বজ্ৰ শৰীৰ বিপুল যাৰ জতাৰে বয় গংগাৰ ধাৰ যাৰ ধ্বনিত লৰে আকাশ পাতাল ভোলানাথৰ আৰাধনা যাৰ প্ৰবল বিশ্বাস সিয়ে সুকলমে লৈ আছে নিৰ্মল নিশ্বাস যাৰ আৰাধনাত লিপ্ত স্বয়ং ৰাৱণ ৰজা যাৰ নয়নৰ আগত আছে সহস্ৰ সদা অচিত্ৰ অক্ষয় গুণ অনন্ত দৃষ্টি লৰে মন লৰে খন পৰে শত বৃষ্টি যাৰ কাৰণ হয়ে এই সমস্ত সৃষ্টিৰ যাৰ অস্তিত্ব অত ভক্ত অস্থিৰ
বিচনী মাতা তুমি তুমি নাথা যত জীৱ
বিচনী মাতা তুমি তুমি নাথা যত জীৱ
শত শত প্ৰণাম কৰো তুমি আমাৰ ভুল আঁকিব
তুমি আমাৰ ভুল আঁকিব ভুলাহে ভুলাহে
কেতিয়া দেখা দিবা হলে ভাগ্য আমার
নাজানো কেতিয়া দেখা দিবা হলে ভাগ্য আমার
এনু দেখা দিয়া তুমি ধরি নানা অবতার
হেনু দেখা দিয়া তুমি ধরি নানা অবতার
নীল কণ্ঠ নীলা অবতার অসীম আদি দেব দীননাথ উপকার অসীম শুদ্ধকর মন দেহ যদি তোর মলিন বাবা অনন্ত বাবা হল উচ্চ প্রবীণ জয় জয় ভোলানাথ জয় জয় দীননাথ ক্ষয় হয় জীবন আমি শিবৰ দাস কৰ কৰ্ম হৰ পুখ ধৰ অভিলেখ হৰ দুখ হৰ সুখ হৰ হৰ মহাদেৱ
তৃপ্তিৰ শিৱ তুমি তুমি হলা ত্ৰিশূলধাৰী
তৃপ্তিৰ শিৱ তুমি তুমি হলা ত্ৰিশূলধাৰী
বাজে বেনু বাজে তাল বাজে শব্দ মৃদু কৰি দিয়া আমাক শুদ্ধ কৰি
নিয়া হৰি মনক তুমি
শুনা মনো বাঞ্চা বাবা
বাবা হে
শিৱজম্বু বাবা ত্ৰিপুৰাৰী বাবা ত্ৰিপুৰাৰী হে গংগাধৰ গংগাধৰ প্ৰভু তুমি শিৱ তুমি দীননাথ প্ৰভু তুমি শিৱ